এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, দেশৰ পেট্ৰলিয়াম আৰু ৰন্ধন গেছ যোগান সম্পূৰ্ণৰূপে নিৰাপদ আৰু নিয়ন্ত্ৰণত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পুনৰ প্ৰকাশ কৰিছে। দেশত পথ সুৰক্ষা উন্নত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি নতুন দিল্লীত অনুষ্ঠিত চড়ক সুৰক্ষা অভিযান 2026ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান ৰামৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে আৰু অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰমত সংঘটিত পথ দুৰ্ঘটনাত 13 লোকৰ মৃত্যু হৈছে। এতিয়া শুনক বিতং বাতৰি। দেশৰ পেট্ৰলিয়াম আৰু ৰন্ধন গেছ যোগান সম্পূৰ্ণৰূপে নিৰাপদ আৰু নিয়ন্ত্ৰণত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পুনৰ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে সদৰি কৰা মতে সকলো খুচুৰা বিপণীত পৰ্যাপ্ত পৰিমাণে ইন্ধন মজুত আছে আৰু দেশৰ কোনো ঠাইত পেট্ৰল, ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই। মন্ত্ৰালয়ে লগতে অযথা ট্ৰাক সৃষ্টিৰ উদ্দেশ্য প্ৰণোদিতভাৱে বিয়পোৱা উৰা বাতৰিত পতিয়ন নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। দেশৰ প্ৰতিটো শোধনাগাৰে 100% সামৰ্থ্যৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে দেশৰ মুঠ মজুতকৰণ সামৰ্থ্য 74 দিনৰ আৰু সম্প্ৰতি প্ৰায় 60 দিনৰ বাবে ইন্ধন মজুত আছে বুলি জানিবলৈ দিয়ে। দেশৰ কোনো ঠাইতে ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলিও মন্ত্ৰালয়ে জানিবলৈ দিয়ে। ঘৰুৱা শোধনাগাৰৰ উৎপাদন 40% বৃদ্ধি কৰা হৈছে আৰু দৈনিক 60,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰা হৈছে। এই পৰিমাণ দেশৰ আৱশ্যকতাৰ 60%ৰো অধিক। দেশত পথ সুৰক্ষা উন্নত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত চড়ক সুৰক্ষা অভিযান 2026ত অভিনেতা আমিৰ খানৰ সৈতে মত বিনিময় কৰি পথ সুৰক্ষাৰ উন্নতিৰ বাবে 40,000 কোটি টকাতকৈও অধিক ধন ব্যয় কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে দেশখনত যোৱা কেইটামান বছৰত যান বাহন উদ্যোগৰ উন্নয়ন হৈছে আৰু বিশ্বৰ ভিতৰত তৃতীয় বৃহত্তম উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে নীতি সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ সহায়ত ভাৰতক এই খণ্ডত শীৰ্ষস্থানলৈ লৈ যোৱাৰ দৃষ্টিভংগীৰে চৰকাৰে কাম কৰি আহিছে। দেশত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ চৰকাৰে বাহনসমূহত 6টা এয়াৰবেগ বাধ্যতামূলক কৰিছে, পথ সুৰক্ষাৰ মূল আইন প্ৰৱৰ্তন কৰিছে, অনুজ্ঞাপত্ৰ ব্যৱস্থা ডিজিটেলাইজ কৰিছে আৰু 200ৰো অধিক চালকৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে। নাগৰিকৰ অংশগ্ৰহণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি শ্ৰীগাডকাৰীয়ে সকলোকে পথত যান বাহন চলাচল কৰোতে নিয়মসমূহ মানি চলিবলৈ, হেলমেট পিন্ধিবলৈ, ছিট বেল্ট ব্যৱহাৰ কৰিবলৈ আৰু যান বাহন চলাচলৰ সংকেত অনুসৰণ কৰিবলৈ আহান জনায়। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। CPI-এ আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৰিছে। বজালী জিলাৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া মুঠ 5গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাত আজি 4জন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত ঢিং বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। কাছাৰ জিলাৰ উধাৰবন সমষ্টিতো এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে। এতিয়ালৈকে প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পৰীক্ষা কৰাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি ফ্ৰান্সত উপস্থিত হয়। ডঃ জয়শংকৰে তাত ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জা নয়েল বেৰটৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ডঃ এছ জয়শংকৰে এই দুদিনীয়া ভ্ৰমণকালত ফ্ৰান্সত G7 বিদেশ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ জেৱৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। প্ৰায় 11,200 কোটি টকা ব্যয় সাপেক্ষে এই বিমানবন্দৰটো নিৰ্মাণ কৰা হৈছে। নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেশৰ সৰ্ববৃহৎ গ্ৰীণফিল্ড বিমানবন্দৰসমূহৰ ভিতৰত অন্যতম। বিমানবন্দৰটোৰ উদ্বোধন দেশক গোলকীয় বিমান পৰিবহণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। বিমানবন্দৰটোৰে বছৰি 2,500,000 মেট্ৰিক টন সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব আৰু এই পৰিমাণ প্ৰায় 18,00,000 মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ থল আছে। এতিয়া ক্ষণিক বাণিজ্যিক বিৰতি।
আরে ইয়ে ওয়ালা সস্তা হ্যায় লে লেতে হ্যায় না
না বস সস্তা নহীঁ সহি চাহিয়ে কোয়ালিটি মে নো কম্প্রোমাইজ সেফটি মে নো সারপ্রাইজ ডোন্ট জাস্ট বাই রেজ ইয়োর স্ট্যান্ডার্ড আপনাও ইন্ডিয়ান স্ট্যান্ডার্ড
জি হ্যাঁ ক্যুকি স্ট্যান্ডার্ড হ্যায় তো ভরসা হ্যায় और इस भरोसे की पहचान है BIS क्वालिटी मार्क्स, ISI, CRS और हॉलमार्क. सो बी अ स्मार्ट कंज्यूमर एंड रेज योर स्टैंडर्ड विद इंडियन स्टैंडर्ड्स.
भारतीय मानक ब्यूरो स्टैंडर्ड है तो सही है.
अपना लोके बातरी खुनी से आकाशवाणी पर দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান ৰামৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে. ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাম নৱমী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে. ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে ভগৱান ৰামৰ জীৱন যাত্ৰাই আমাক অৰ্থবহ জীৱনৰ বাবে সত্য, ন্যায় আৰু সুকৰ্মৰ পথ অনুসৰণ কৰিবলৈ শিকাই থৈ গৈছে. প্ৰভু ৰামৰ জীৱনে আমাক সমাজৰ প্ৰতি থকা কৰ্তব্য পালন কৰিবলৈ প্ৰেৰণা যোগায় বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ জীৱনাদৰ্শ দেশৰ সংস্কৃতিৰ ভেটিস্বৰূপ আৰু এই আদৰ্শ অনুসৰণ কৰি জীয়াই থাকিবলৈ চেষ্টা কৰা উচিত. ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে দেশৰ নাগৰিকসকলক ভগৱান ৰামৰ জীৱনৰ লেখীয়া মহান গাথাসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু কথা, চিন্তা তথা কাৰ্যৰে ৰাষ্ট্ৰপতি সেৱা আগবঢ়োৱাৰ অৰ্থে অংগীকাৰবদ্ধ হবলৈ আহ্বান জনায়. উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ৰাম নৱমী উপলক্ষে দিয়া এটা বাৰ্তাত ভগৱান ৰামক ধৈৰ্য, ত্যাগ আৰু ন্যায়ৰ প্ৰতিমূৰ্তি আখ্যা দিয়ে. তেওঁ কয় যে শ্ৰীৰামৰ আদৰ্শৰাজিয়ে যুগ যুগ ধৰি জনসাধাৰণক সামাজিক সম্প্ৰীতি, নৈতিক আচৰণ আৰু ৰাজহুৱা সেৱাৰ পথেৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাই যাব. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ত্যাগ আৰু সংযমেৰে ভৰা ভগৱান ৰামৰ জীৱনে পূৰ্ণ শক্তিৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ প্ৰেৰণা যোগাই আহিছে. তেওঁ কয় যে ভগৱান ৰামৰ আদৰ্শৰাজিৰে অকল দেশৰ জনসাধাৰণকে নহয় বৰং সমগ্ৰ মানৱ জাতিকে পথ প্ৰদৰ্শন কৰি আহিছে. তেওঁ লগতে ভগৱান ৰামৰ আশীষে সকলোৰে কল্যাণ সুনিশ্চিত কৰি এখন আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে. কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যমযোগে জনসাধাৰণলৈ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰে. তেওঁ কয় যে ভগৱান শ্ৰীৰামৰ জীৱনে সত্য, ধৰ্ম আৰু কৰ্তব্যৰ পথেৰে অগ্ৰসৰ হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে. অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰম জিলাৰ ৰায়াবৰমৰ সমীপত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 13 লোকৰ মৃত্যু হোৱাৰ উপৰি কমে 28 লোক আহত হয়। হায়দৰাবাদৰ পৰা পামৰু অভিমুখে গৈ থকা যাত্ৰীবাহী এখন বাছে সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক খুন্দা মৰাৰ পাছতে বাছখনত জুই জ্বলিবলৈ ধৰে। প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পোৱা মতে বহুকেইজন যাত্ৰী বাছৰ ভিতৰত আবদ্ধ হৈ পৰে আৰু সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়। ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী আৰু তাৎক্ষণিক সঁহাৰি বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক শীঘ্ৰেই নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজ্য চৰকাৰে নিহত আৰু আহতসকলৰ পৰিয়াললৈ সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনাৰ খবৰ পোৱা মাত্ৰেই তেওঁ কেইবাগৰাকী মন্ত্ৰী, শীৰ্ষ আৰক্ষী বিষয়া, জিলা অধীক্ষক তথা জিলা আয়ুক্তৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰীনাইডুৱে আঘাতপ্ৰাপ্ত লোকসকলৰ সুচিকিৎসা নিশ্চিত কৰা আৰু নিহতসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ নিকটাম্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2,00,000 টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশৰ পেট্ৰলিয়াম আৰু ৰন্ধন গেছ যোগান সম্পূৰ্ণৰূপে নিৰাপদ আৰু নিয়ন্ত্ৰণত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে পুনৰ প্ৰকাশ কৰিছে। দেশত পথ সুৰক্ষা উন্নত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি নতুন দিল্লীত অনুষ্ঠিত চড়ক সুৰক্ষা অভিযান 2026ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ভগৱান ৰামৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে আৰু অন্ধ্ৰপ্ৰদেশৰ মাৰ্কাপুৰমত সংঘটিত পথ দুৰ্ঘটনাত 13 লোকৰ মৃত্যু হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।